এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু এই সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি আৰু ক্ষমতা আহৰণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণ মৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ সামৰি কালি নতুন দিল্লীত উপস্থিত হয়। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি জম্মুৰ কাট্টাৰ শ্ৰীমাতা বৈষ্ণদেৱী বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তনত সভাপতিত্ব কৰিব। উত্তৰাখণ্ডৰ হালদ্বানীত অনুষ্ঢিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কালি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে সামৰণি পৰে। আৰু হংকঙত চলি থকা এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী আৰু ল'ৰাৰ দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে দেশৰ নাৰী শক্তি আকাংক্ষা, উপলব্ধি আৰু অৱদানৰ বাবে আগবাঢ়ি গৈছে। ৰাষ্ট্ৰপতিয়ে মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু এই সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি আৰু ক্ষমতা আহৰণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি কৰ্ণাটকৰ বেংগালুৰুত দ্য আৰ্ট অৱ লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই অনুষ্ঠিত কৰা দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনত ভাষণ দি এইদৰে কয়। তেওঁ কয় যে মহিলাসকল নিৰ্ভীক হোৱাৰ লগতে অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব, বাধাসমূহ দূৰ কৰিব লাগিব আৰু কুসংস্কাৰক প্ৰত্যাহ্বান জনাব লাগিব। প্ৰতিগৰাকী মহিলাৰে মমতাৰ জৰিয়তে নেতৃত্ব দিয়াৰ বিশেষ ক্ষমতা আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে পৰিয়াল, সমাজ আৰু বিশ্বলৈ অৰিহণা যোগোৱাৰ ক্ষমতা অৰ্জন কৰিবলৈ মানসিক স্বাস্থ্য এক মৌলিক উপাদান। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে মাজে সময়ে সমাজৰ সাংস্কৃতিক নীতি নিয়মে মহিলাসকলক তেওঁলোকৰ আৱেগ প্ৰকাশ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণ মৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ সামৰি কালি নতুন দিল্লীত উপস্থিত হয়। ডনাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীমোদীৰ এয়া আছিল প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ৱাশ্বিংটনত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। হোৱাইট হাউছত প্ৰায় 4 ঘণ্টা ধৰি চলা এই আলোচনাত কৌশলগত আৰু নিৰাপত্তা সহযোগিতাৰ, প্ৰতিৰক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক, প্ৰযুক্তি, শক্তি সুৰক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক ধৰি আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই যুটীয়াভাৱে 21 শতিকাৰ বাবে US ইণ্ডিয়া কম্পেক্ট মুকলি কৰে। কম্পেক্টৰ অৰ্থ হৈছে সামৰিক অংশীদাৰিত্ব, বাণিজ্যৰ প্ৰসাৰ আৰু প্ৰযুক্তিৰ বিভিন্ন ক্ষেত্ৰত সুযোগ সৃষ্টি কৰা। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত 2030 চনৰ ভিতৰত পাৰস্পৰিক বাণিজ্য $500 বিলিয়নলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে মিছন 500 মুকলি কৰে। তেওঁলোকে লগতে এই প্ৰক্ৰিয়াক আগবঢ়াই নিবৰ বাবে চলিত বৰ্ষৰ শেষলৈ পাৰস্পৰিকভাৱে লাভান্বিত হ'ব পৰা বহু ক্ষেত্ৰীয় দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে। একেদৰে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সহযোগিতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ প্ৰতিৰক্ষাৰ বিষয়ত আলোকপাত কৰি নেতা দুগৰাকীয়ে 21 শতিকাৰ ভাৰত আমেৰিকাৰ প্ৰতিৰক্ষা অংশীদাৰিত্বৰ বাবে নতুন 10 বছৰৰ পৰিকাঠামোক সুনিশ্চিত কৰাৰ কথাও ঘোষণা কৰে। তেওঁলোকে লগতে স্থল আৰু বায়ুসেনাৰ উপৰি সহ উৎপাদন চুক্তিসমূহৰ বিভিন্ন ক্ষেত্ৰত চলি থকা প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় আলোচনাসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহমতৰ পোষকতা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ দ্বিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত 10-12 ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। এই ভ্ৰমণকালত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনত সহ অধ্যক্ষতা কৰে। তেওঁলোকে লগতে মাছেইত ভাৰতৰ নতুন বাণিজ্য দূতাবাসো যুটীয়াভাৱে মুকলি কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু গণতন্ত্ৰত মত প্ৰকাশৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। শ্ৰীধনখড়ে কালি মধ্যপ্ৰদেশ ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে এক পেৰ মা কে নাম অভিযানৰ অধীনত এটা গছপুলিও ৰোপণ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি দুদিনীয়া ভ্ৰমণসূচীৰে জম্মুলৈ যাব। এই ভ্ৰমণকালত তেওঁ কাট্ৰাৰ শ্ৰীমাতা বৈষ্ণদেৱী বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তনত সভাপতিত্ব কৰিব। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে উপৰাষ্ট্ৰপতিগৰাকীয়ে মাতা বৈষ্ণদেৱী মন্দিৰত পূজা অৰ্চনা কৰাৰ লগতে ৰিয়েচি জিলাত ত্ৰিকুটা পৰ্বতত ভেইৰঞ্জী মন্দিৰো দৰ্শন কৰিব। গাজা ষ্ট্ৰীপত পেলেষ্টাইনী সশস্ত্ৰ গোট হামাছে আজি মুকলি কৰি দিবলগীয়া 3 পণবন্দীৰ নাম ইজৰাইলে ঘোষণা কৰিছে। যোৱা মাহত স্বাক্ষৰ হোৱা যুদ্ধ বিৰতিৰ চুক্তিৰ অধীনত ষষ্ঠবাৰৰ বাবে পণবন্দীকেইজনক মুকলি কৰি দিয়া হ'ব। ইজৰাইলক কাটাৰী আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীৰ জৰিয়তে পণবন্দী লোককেইজনৰ তথ্য দিয়া হয়। হামাছৰ কয়দী সংবাদ বিষয়াই প্ৰকাশ কৰা অনুসৰি এই 3 পণবন্দীৰ বিপৰীতে ইজৰাইলে 369 গৰাকী পেলেষ্টাইনী কয়দী মুকলি কৰি দিব বুলি আশা কৰা হৈছে। পাকিস্তানত বালুচিস্তান প্ৰদেশৰ হাৰনাইৰ চাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও 11 শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে 7 শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লা খনিত কাম কৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোঁতে বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ আয়ুক্ত হজৰত ৱালী কক্কৰে কয় যে পথত স্থাপন কৰা IED দ্বাৰা বিস্ফোৰণটো সংঘটিত কৰোৱা হৈছে বুলি সন্দেহ কৰা হৈছে। লোকসকলক ইতিমধ্যে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ বালুচিস্তানৰ চাহৰাগ অঞ্চলত কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। অঞ্চলটোত চলি থকা কয়লা খনিসমূহৰ কাম কাজত ব্যাঘাত জন্মৰ উদ্দেশ্যে এই বিস্ফোৰণসমূহ ঘটোৱা হৈছে বুলি অনুমান কৰা হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মাস্কটত 16 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া দুদিনীয়া ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ শ্বহীদ হুছেইনৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা আছে। ওমানৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীক এই সন্মিলনত ভাগ ল'বলৈ আমন্ত্ৰণ জনাইছে। ভাৰত আৰু ওমানৰ বৈদেশিক মন্ত্ৰালয়ে যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে। সাগৰীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন দিশৰ উন্মোচন শীৰ্ষৰে চলিত বছৰত এই সন্মিলনৰ আয়োজন কৰা হৈছে। 30 দেশৰ অংশগ্ৰহণেৰে 2016 ছিংগাপুৰত ভাৰত মহাসাগৰ সন্মিলন আৰম্ভ কৰা হৈছিল। এই সন্মিলন বিগত 8 বছৰত দেশসমূহৰ বিভিন্ন আঞ্চলিক বিষয় সন্দৰ্ভত আলোচনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে। উত্তৰাখণ্ডৰ হালদ্বানীত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কালি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে উত্তৰাখণ্ড চৰকাৰক অভিনন্দন জনায়। এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহক সেউজ ক্ৰীড়া বুলি প্ৰশংসা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰাখণ্ডই সমগ্ৰ দেশকে পৰিৱেশ অনুকূল ক্ৰীড়া অনুষ্ঠিত কৰাৰ এটা উদাহৰণ দাঙি ধৰিছে। শ্ৰীশ্বাহে খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়াৰ দৰে পদক্ষেপসমূহৰ সফলতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে এনেধৰণৰ কাৰ্যসূচীসমূহে দেশৰ ক্ৰীড়া সংস্কৃতিক শক্তিশালী কৰি তুলিছে। তেওঁ যুৱ এথলীটসকলক উৎসাহিত কৰি কয় যে দৃঢ়তা আৰু চেষ্টাই হৈছে সফলতাৰ মূল চাবিকাঠি। এই অনুষ্ঠানতে গৃহমন্ত্ৰীগৰাকীয়ে 2036 চনত অলিম্পিক গেমছ আয়োজন কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি ইয়াৰ বাবে দেশ সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে 2014 চনত ক্ৰীড়া বাজেটত 800 কোটি টকা ধাৰ্য কৰাৰ পৰিৱৰ্তে বৰ্তমান এই পৰিমাণ 3,800 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। শ্ৰীশ্বাহে 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ মেঘালয়ত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে। তেওঁ লগতে কয় যে মেঘালয় চৰকাৰে এই ক্ৰীড়া সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতা আন 6খন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যতো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পিটি উষাই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পতাকা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হাতত অৰ্পণ কৰে। হংকঙত চলি থকা এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী আৰু ল'ৰাৰ দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় ছোৱালী দলটোৱে পুল বি দ্বিতীয় স্থান দখল কৰি অন্তিম 4টা দলত স্থান লাভ কৰিছে। পুল পৰ্যায়ত অনাহত সিঙে আটাইকেইখন খেলত জয়লাভ কৰে। ছোৱালী দলটোৱে আজি ছেমি ফাইনেলত ঘৰুৱা দল হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ ল'ৰাৰ দলটোৱে হংকঙক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। দলটোৱে আজি ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু এই সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি আৰু ক্ষমতা আহৰণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণ মৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ সামৰি কালি নতুন দিল্লীত উপস্থিত হয়। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি জম্মুৰ কাট্ৰাৰ শ্ৰী মাতা বৈষ্ণদেৱী বিশ্ববিদ্যালয়ৰ 10ম সমাৱৰ্তনত সভাপতিত্ব কৰিব। আৰু উত্তৰাখণ্ডৰ হালদ্বানীত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কালি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে সামৰণি পৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।